প্ৰথম ৰাজাৱলী সাত অধ্যায়। ৰাজগৃহ আৰু মন্দিৰৰ স্তম্ভ আদি বস্তুবোৰ নিৰ্মাণ কৰা। নিজৰ বাবে ৰাজগৃহ নিৰ্মাণ কৰিবলৈ ছলোমনৰ 13 বছৰ লাগিছিল। তেওঁ লিবানুনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে 100 হাত, বহলে 50 হাত আৰু উচ্চতাত 30 হাত আছিল। সেই গৃহ এৰচ কাঠৰ ছতি লগোৱা 4 শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল। সেই গৃহৰ ছালখন এৰচ কাঠেৰে সজা হৈছিল আৰু ছালখন ধৰি ৰাখিবলৈ শাৰীকৈ ৰখা 15টা খুঁটা ওপৰত 45টা চৌকাঠ আছিল। কাষৰ দেৱাল দুটাত 3 জোৰকৈ খুঁটা আছিল আৰু সমুখাসমুখিকৈ থকা খিৰিকী আছিল। খিৰিকীয়ে সৈতে সকলো দুৱাৰ আৰু চৌকাঠবোৰ 4 চুকীয়া আৰু 3 জোৰকৈ সমুখাসমুখিকৈ থকা খিৰিকী আছিল। তেওঁ স্তম্ভৰ থকা 50 হাত দীঘল আৰু 30 হাত বহল এক গৃহ আৰু আগত এখন বাৰাণ্ডাৰ সৈতে ছালৰ ভাৰ ধৰি ৰখা কিছুমান স্তম্ভ আছিল। আৰু যি গৃহত ছলোমনে বিচাৰ কৰিব, নিজৰ এনে হিংসাখনৰ গৃহ অৰ্থাৎ এখন বিচাৰালয় সাজিছিল। সেই গৃহৰ এফালৰ পৰা আনফাললৈ গোটেই মজিয়া এৰচ কাঠেৰে ঢকা আছিল। সেই গৃহৰ পাছফালে থকা আন এখন চোতালত নিজে বাস কৰাৰ বাবে যি গৃহ আছিল, সেই গৃহটোও একেদৰেই সজা হৈছিল। ছলোমনে পত্নীৰূপে লোৱা ফৰুণৰ জীয়েকৰ কাৰণেও সেই গৃহৰ দৰেই এটা গৃহ সাজিছিল। এই গৃহবোৰ তেওঁ কৰতেৰে কটা সঠিক জোখৰ বহুমূলীয়া শিলেৰে অলংকৃত কৰি নিৰ্মাণ কৰিছিল। এই শিলবোৰ গৃহৰ ভেটিৰ পৰা দেৱাললৈকে আৰু বাহিৰৰ বৰ চোতালখনতো নানা পৰিমাণ অনুসাৰে ভিতৰে বাহিৰে ব্যৱহাৰ কৰা হৈছিল। গৃহৰ ভেটিটো 8 হাত আৰু 10 হাত জোখৰ বহুমূলীয়া ডাঙৰ ডাঙৰ শিলেৰে সজা হৈছিল। তাৰ ওপৰত নানা পৰিমাণ অনুসাৰে সঠিক জোখৰ বহুমূলীয়া কটাশিল আৰু এৰচ কাঠ আছিল। ভিতৰৰ চোতালত থকা জিহুৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে 3 শাৰী কটা শিল আৰু 1 শাৰী এৰচ কাঠৰ ছতি আছিল। পাছত ছলোমন ৰজাই মানুহ পঠিয়াই তীৰৰ পৰা হিৰমক অনালে। হিৰম নপ্তালি ফৈদৰ এজনী বিধৱাৰ পুত্ৰ আছিল। তেওঁ পিতৃ তিৰিয়াত পিতলৰ কাম কৰা এজন লোক আছিল। তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ ছলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁ ওচৰলৈ আহিছিল। তেওঁ পিতলৰ 2টা স্তম্ভ নিৰ্মাণ কৰিলে আৰু সেই স্তম্ভৰ 2টাৰ উচ্চতা আৰু পৰিধি 18 হাত আৰু 12 হাত আছিল। তেওঁ সেই 2টা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকীয়া পিতলৰ 2টা ৰাজস্তম্ভ সাজিছিল আৰু এই ৰাজস্তম্ভৰ 2টা 5 হাত ওখ আছিল। স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল আৰু এনে মালা 7ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল। তাৰে হিৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভৰ 2টাৰ চাৰিওফালে 2শাৰী ডালিম সজাইছিল। বাৰাণ্ডাৰ সেই স্তম্ভৰ 2টাৰ মূৰৰ আকাৰ লিলি ফুলৰ দৰে আছিল। সেই ফুলৰ আকৃতি 4 হাত ওখ আছিল। স্তম্ভৰ চূড়াৰ ওপৰত সজোৱা ৰাজস্তম্ভৰ 2টাৰ চাৰিওফালে 200টা নিৰ্মিত ডালিমৰ শাৰী আছিল। পাছত তেওঁ সেই স্তম্ভ 2টা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিছিল। তেওঁ সোঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম জাখিন হ'ল আৰু বাওঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম বোৱাজ ৰাখিলে। এই স্তম্ভ দুটাৰ মূল লিলি ফুলৰ আকৃতিত সজোৱা আছিল। এইদৰে স্তম্ভ সজোৱা কাৰ্য সমাপ্ত হৈছিল। পাছত হিৰমে হাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰৰ পাত্ৰ নিৰ্মাণ কৰিলে। সেই পাত্ৰটোৰ এখন কাণৰ পৰা আনখনলৈ 10 হাত, তাৰ উচ্চতা 5 হাত আৰু তাৰ পৰিধি 30 হাত আছিল। সেই পাত্ৰটোৰ কাণৰ তলৰ চাৰিওফালে প্ৰত্যেক হাতৰ জোখৰ ভিতৰত 10টা 10টাকৈ কোমোৰাৰ আকৃতি আছিল আৰু পাত্ৰটোৰ ঢলা সময়ত সেই কোমোৰাবোৰৰ আকৃতিবোৰ দুহাৰিকৈ হাঁচত ঢলা হৈছিল। সেই সমুদ্ৰৰ পাত্ৰটো 12টা খাৰ গৰুৰ ওপৰত ৰখা আছিল। সেইবোৰৰ 3টাকৈ উত্তৰলৈ, 3টাই দক্ষিণলৈ আৰু 3টাই পূবলৈ মুখ কৰি আছিল। সেই সমুদ্ৰৰ পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ'ল। সেই খাৰ গৰুবোৰৰ 5ফাল ভিতৰফালে মুখ কৰি আছিল। সেই সমুদ্ৰৰ পাত্ৰ 4 আঙুল ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল। সেই পাত্ৰত 2000 মোন পানী ধৰিছিল। হিৰমে পিতলৰ 10টা আধাৰ নিৰ্মাণ কৰিলে। প্ৰত্যেক আধাৰ দীঘে 4 হাত, বহলে 4 হাত আৰু উচ্চতাত 3 হাত। সেই আধাৰবোৰ এইদৰে সজা হ'ল। সেইবোৰৰ মাজডোখৰ খাল পৰা আছিল আৰু সেই খাল পৰা ঠাই 12ৰ মাজে মাজে আছিল। সেই 12ৰ মাজৰ খাল পৰা ঠাই সিংহ, গৰু আৰু কৰুবৰ আকৃতিত সজোৱা হৈছিল। সেই সিংহ আৰু খাৰ গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল। প্ৰত্যেক আধাৰত 4টাকৈ পিতলৰ চকা আৰু পিতলৰ ধুৰা আছিল। তাৰ 4টা খুৰাৰ তলত প্ৰক্ষালন পাত্ৰ ধৰা সুবিধা আছিল আৰু প্ৰত্যেকটোৰ দাঁতিত মালাৰ আকৃতিত সজা আছিল। তাৰ মুখ বৈঠকৰ আকৃতিৰ দৰে ঘূৰণীয়া আৰু 1.5 হাত জোখৰ আৰু 1 হাত উচ্চতাৰ এখন কিৰীটিৰ মাজত ৰখা আছিল। তাৰ মুখৰ দাঁতিটো খুদিত নক্সা কৰা আছিল আৰু তাৰ ফলকবোৰ বৰ্গৰূপে নাছিল কিন্তু ঘূৰণীয়া আছিল। চকা 4টা সেই ফলকবোৰৰ তলত আৰু সেই চকা ধোৱা আধাৰৰ লগত আছিল। প্ৰত্যেক চকা 1.5 হাত ওখ আছিল। সেই চকাবোৰ ৰথৰ চকাৰ দৰে সজা হৈছিল। তাৰ ধৰা, পুঠি, পাহি আৰু মাদলি সকলো ঢলা আছিল। প্ৰত্যেক আধাৰৰ 4 চুকত 4টা প্ৰক্ষালন পাত্ৰ ধৰা ব্যৱস্থা আছিল। সেই প্ৰক্ষালন পাত্ৰ ধৰাবোৰ আধাৰৰ লগত হাঁচত গঢ়া হৈছিল। সেই আধাৰৰ মূৰত 0.5 হাত দকৈ এটা ঘূৰণীয়া হাফৰ আছিল আৰু আধাৰৰ ওপৰভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল। ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰ খালী ঠাইবোৰ ঢকাকৈ হিৰমে কৰূপ, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঁঠি দিছিল। এইদৰে তেওঁ একে হাঁচতে, একে জোখেৰে, একে আকৃতিৰে পিতলৰ সেই 10টা আধাৰ সাজিছিল। পাছত হিৰমে পিতলৰ 10টা প্ৰক্ষালন পাত্ৰ সাজিছিল। প্ৰত্যেকটো পাত্ৰত 40 মোনকৈ পানী ধৰিছিল। প্ৰত্যেক পাত্ৰ 4.5 হাত জোখৰ আছিল। প্ৰত্যেকটো পাত্ৰ সেই 10টা আধাৰৰ ওপৰত ৰখা হৈছিল। তেওঁ গৃহৰ দক্ষিণফালে 5টা আধাৰ আৰু উত্তৰফালে 5টা আধাৰ ৰাখিছিল। তেওঁ গৃহৰ পূব দিশে দক্ষিণফালে সমুদ্ৰ পাত্ৰটো স্থাপন কৰিছিল। হিৰমে সেই প্ৰক্ষালন পাত্ৰ ছাই উলিওৱা, হেতা আৰু তেজ ছটিওৱা পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। এইদৰে হিৰমে ৰজা চলোমনৰ বাবে জিহুৱাৰ গৃহত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি উঠা কাৰ্যবোৰ হ'ল। সেই স্তম্ভ দুটা আৰু তাৰ মূৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা আৰু তাক ঢাকিবলৈ যি দুখন অলংকাৰপূৰ্ণ জালিকটা কাম কৰা হৈছিল, তেওঁ সেই দুয়োৰ অলংকাৰপূৰ্ণ জালৰ কাৰণে সেই 400 ডালিম অৰ্থাৎ স্তম্ভৰ দুটাৰ ওপৰত মাথালৰ ঘূৰণীয়া ভাগ দুটাৰ ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ কাৰণে 2 ডালিম আৰু 10 আধাৰৰ ওপৰত 10 প্ৰক্ষালন পাত্ৰ, সেই সমুদ্ৰ পাত্ৰ আৰু সেই সমুদ্ৰ পাত্ৰৰ তলৰ 12 হাড় গৰু, ছাই পেলোৱা পাত্ৰ, ছাই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ, হিৰমে এইবোৰ নিৰ্মাণ কৰিছিল ৰজা চলোমনৰ বাবে, জিহুৱাৰ গৃহৰ বাবে। তেওঁ এইবোৰ চকচকীয়া পিতলেৰে নিৰ্মাণ কৰিছিল। ৰজাই এইবোৰ জৰ্ডনৰ চক্কুট আৰু চৰ্টনৰ মধ্যৱৰ্তী সমতল ভূমিত তৈয়াৰ কৰিবলৈ দিছিল। এইবোৰ আলতীয়া মাটিৰ হাঁচত ঢালি তৈয়াৰ কৰা হৈছিল। চলোমনে সেই পাত্ৰবোৰ অতি বেছি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ'ল। চলোমনে জিহুৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্মাণ কৰোৱাইছিল। সেইবোৰ হ'ল সোণৰ বেদী আৰু দৰ্শন পিঠা থবৰ কাৰণে সোণৰ মেজ, অন্তঃস্থানৰ সন্মুখত সোঁফালে 5টা আৰু বাওঁফালে 5টা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকণি কটা, এই সকলোবোৰ সোণেৰে নিৰ্মাণ কৰোৱাইছিল। নিৰ্মল সোণৰ বাতি, কটাৰী, তেজ ছটিওৱাৰ পাত্ৰ, পিয়লা, এঙাৰ ধৰা আৰু অন্তঃস্থানৰ অৰ্থাৎ মহাপবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ, এই আটাইবোৰকে সোণেৰে নিৰ্মাণ কৰাইছিল। এইদৰে জিহুৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁ পিতৃ দাউদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই জিহুৱাৰ গৃহৰ ভঁৰালত থৈছিল।